فلما رأى الشمس بازغة قال هذا ربي هذا أكبر فلما أفلت قال يا قوم إني بريء مما تشركون
তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমান ৰূপে উদয় হোৱা দেখিলে তেতিয়া ক'লে এইটোৱে হৈছে মোৰ প্ৰতিপালক এইটো আটাইতকৈ ডাঙৰ যেতিয়া সেইটো অস্ত গ'ল তেতিয়া তেওঁ ক'লে হে মোৰ সম্প্ৰদায় তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই।